এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণত ব্যাঘাত জন্মা পাঁচখন জিলাৰ মুঠ 44টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুৱা 7:30 বজাৰ পৰা পুনৰ ভোটগ্ৰহণ, 7 মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত, দেশৰ অন্যান্য অংশৰ লগতে অসমৰ 30খন চৰকাৰী শিক্ষানুষ্ঠানত আজি নীট UG, জাপানৰ নিম্ন সদনৰ অধ্যক্ষ নোকাগা ফুকুচিৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ দলৰ আজি IIT গুৱাহাটী আৰু জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত খেলত ৰয়েল চেলেঞ্জাৰ্ছ ছুপাৰ কিংছৰ বিৰুদ্ধে 2 ৰাণত জয়লাভ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত হোৱা ভোটগ্ৰহণৰ সময়ত বিভিন্ন বিক্ষিপ্ত ঘটনা বা অন্যান্য কাৰণত ভোটগ্ৰহণত ব্যাঘাত জন্মা পাঁচখন জিলাৰ মুঠ 44টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। পুনৰ ভোটগ্ৰহণ হোৱা কেন্দ্ৰকেইটাৰ ভিতৰত হাইলাকান্দি জিলাৰ সৰ্বাধিক 32টা, শ্ৰীভূমিৰ 8টা, লখিমপুৰৰ 2টা, গোলাঘাট আৰু মাজুলীৰ 1টাকৈ কেন্দ্ৰ আছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে, কালি জিলাখনৰ আৰু এটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। জিলাখনত ভোটগ্ৰহণ সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা নীলোৎপল দেৱ।
হয়, আজি হাইলাকান্দি জিলাৰ 32টা ভোট কেন্দ্ৰত ৰিপল অৰ্থাৎ পুনৰ ভোট অনুষ্ঠিত হৈছে। হাইলাকান্দি জিলাৰ যি 32টা ভোট কেন্দ্ৰত পুনৰ ভোট আজি অনুষ্ঠিত হৈছে, তাৰে মাজত 14টা ভোট কেন্দ্ৰ আছে কালিনগৰ পাইকান জিলা পৰিষদ সমষ্টিৰ অধীনত, 13টা ভোট কেন্দ্ৰ আছে জামিৰা চাহাবাদ জিলা পৰিষদ আসনৰ অধীনত, 3টা আছে নিতাইনগৰ বন্দুকমাৰা জিলা পৰিষদ আসনৰ অধীনত, আৰু 1টাকৈ ভোট কেন্দ্ৰ আছে কাটলিচৰা, বাক্সৰা আৰু ৰামচন্দ্ৰী নিতাইনগৰ জিলা পৰিষদ আসনৰ অধীনত। দেখা গৈছে আজি ৰাতিপুৱাৰ পৰাই হাইলাকান্দিত এই 32টা ভোট কেন্দ্ৰত পুনৰ ভোট অনুষ্ঠিত হৈছে, আৰু এই ভোটদানকো লৈ দেখা গৈছে যে ভোটাৰ ৰাইজৰ তীব্ৰ উৎসাহ দেখা গৈছে আৰু সকলোৱে ওলাই আহিছে। দীঘলীয়া শাৰী আমি প্ৰত্যক্ষ কৰিছো ভোট কেন্দ্ৰৰ বাহিৰত, আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে এই ভোটগ্ৰহণ অনুষ্ঠিত হৈছে, আৰু অধিকাংশ ভোট কেন্দ্ৰতে দেখা গৈছে ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী আৰু তেখেতসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। হাইলাকান্দিত যোৱা 2 মে' প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল, আৰু এই ভোটগ্ৰহণৰ সময়ত কিছু অনিয়মৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে যে হাইলাকান্দিৰ 32টা ভোট কেন্দ্ৰত পুনৰ ভোট আজি অনুষ্ঠিত হৈছে।
পুৱা 7:30 বজাত আৰম্ভ হোৱা এই ভোটগ্ৰহণৰ বিয়লি 4:30 বজাত সামৰণি পৰিব। ইপিনে 7 মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে। শাসকে বিজেপিৰ লগতে মিত্ৰদল অসম গণ পৰিষদ আৰু বিৰোধী দল কংগ্ৰেছৰ উপৰি অন্যান্য ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ বাবে চেষ্টা চলাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ আজাৰা, ধাৰাপুৰ, গৰল আৰু নগাঁৱত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। নগাঁৱত আয়োজিত প্ৰচাৰ সভাত মন্ত্ৰী কেশৱ মহন্তৰ লগতে ভালেসংখ্যক নেতা কৰ্মীয়েও অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি জাগীৰোড সমষ্টিৰ ঔজাৰী আৰু মায়ঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাত মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে ভালেসংখ্যক দলীয় নেতাকৰ্মী উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি দক্ষিণ কামৰূপৰ ৰঙামাটি আৰু বিলাচীপাৰাৰ শালকোচাত প্ৰচাৰ সভাত অংশ লয়। দক্ষিণ শালমাৰা, মানকাছৰ জিলাত বিজেপি, কংগ্ৰেছ আৰু AIUDF দলে ব্যাপক প্ৰচাৰ চলাই আছে। কালি ভুৰাকাটা গাঁও পঞ্চায়তৰ অধীনৰ অঞ্চলত বিজেপি আৰু অগপই নিৰ্বাচনী সমদল উলিয়ায়। কংগ্ৰেছ দলৰ হৈ অসম বিধানসভাৰ বিৰোধী দলপতি তথা দলৰ নেতা দেৱব্ৰত শইকীয়াই কালি নলবাৰী জিলাৰ বিভিন্ন স্থানত প্ৰচাৰ চলায়। তেওঁ বাঁহজানী জিলা পৰিষদ সমষ্টিৰ 6খন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ সৈতে মত বিনিময় কৰে। শ্ৰীশইকীয়াই বাঁহজানী খোগা গাঁও পঞ্চায়ত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আৰু ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, দলৰ নেত্ৰী মীৰা বৰঠাকুৰকে ধৰি নেতাসকলেও প্ৰচাৰ চলাই আছে। একেদৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও প্ৰচাৰ অব্যাহত ৰাখিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কালি নলবাৰীৰ পশ্চিম বৰভাগ জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। সমগ্ৰ দেশ আৰু বিদেশৰ 13খন চহৰৰ 5,000ৰো অধিক কেন্দ্ৰত আজি দিনৰ 2 বজাৰ পৰা বিয়লি 5 বজালৈ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট UG অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে এই পৰীক্ষাৰ বাবে 22,70,000ৰো অধিক প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। অসমত এইবাৰ 30খন চৰকাৰী মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কেন্দ্ৰীয় বিদ্যালয়ত নীট অনুষ্ঠিত হ'ব। চোৰাংচোৱা সংস্থাৰ তদন্তত নীট কেন্দ্ৰত ইতিপূৰ্বে অনিয়ম হোৱা বুলি ধৰা পৰালৈ চাই মুখ্যমন্ত্ৰী NTA কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি কেৱল চৰকাৰী শিক্ষানুষ্ঠানতহে পৰীক্ষা কেন্দ্ৰ স্থাপন কৰাটো নিশ্চিত কৰে। পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহত ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ সৈতে আলোচনা কৰি কেন্দ্ৰসমূহত IAS আৰু ACS বিষয়াক তদাৰকৰ দায়িত্ব দিছে। আৰক্ষী অধীক্ষকসকলকো সংশ্লিষ্ট জিলাৰ দায়িত্ব দিয়া হৈছে। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোধৰণৰ অনিয়ম সংঘটিত হ'ব নোৱাৰে তাৰ বাবে নিশ্চিত ব্যৱস্থা দিহা কৰা হৈছে। জাপানৰ নিম্ন সদন হাউচ অব ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নোকাগা ফুকুশিৰোৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল কালি তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয়। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু মুখ্য সচিব ড০ ৰবি কটাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কালি দলটোক আদৰণি জনায়। দলটোক বিমান বন্দৰৰ পৰা পোনে পোনে অসম বিধানসভা ভৱনলৈ লৈ অহা হয়। বিধানসভাত জাপানৰ প্ৰতিনিধি দলটোৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই জাপানৰ দলটোক আদৰণি জনাই কয় যে এই ভ্ৰমণে অসম আৰু জাপানৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তদুপৰি জাপানী কোম্পানীসমূহক অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিনিয়োগ কৰাৰ প্ৰতি উৎসাহিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত জাপানৰ সৈতে সহযোগিতাৰ বাবে লোৱা পদক্ষেপক দলটোৰ এই ভ্ৰমণে নতুন গতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে জাপানৰ নিম্ন সদনৰ অধ্যক্ষগৰাকীক কালি অসমৰ ব্যৱসায়িক তথা ঔদ্যোগিক পৰিৱেশৰ বিষয়ে অৱগত কৰে। তেওঁ কামৰূপ জিলাৰ আমিনগাঁৱত থকা আছিয়ান ওৱান টেকনিকেল চেণ্টাৰত জাপানী ভাষা আৰু পৰীক্ষণ কেন্দ্ৰ আৰম্ভ কৰাৰ বাবে চলোৱা প্ৰস্তুতিৰ বিষয়েও অধ্যক্ষগৰাকীক জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰতিনিধি দলটোৰ অসম ভ্ৰমণৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে অধ্যক্ষ নোকাগা ফুকুশিৰোক অৱগত কৰে। উল্লেখযোগ্য যে জাপানৰ এই প্ৰতিনিধি দলটোৰ সন্মানাৰ্থে বিধানসভাৰ চৌহদত কালি সাংস্কৃতিক অনুষ্ঠান তথা নৈশ ভোজৰ আয়োজন কৰা হয়। দলটোৱে আজি IIT গুৱাহাটী আৰু জাগি ৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব। দলটোৱে স্বাস্থ্য, শিক্ষা, মানৱ সম্পদ সন্দৰ্ভত মুখ্যমন্ত্ৰী তথা বিধানসভাৰ অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হ'ব। অসমত বিভিন্ন ক্ষেত্ৰত বিনিয়োগ সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে। জাপানৰ নিম্ন সদনৰ অধ্যক্ষসহ প্ৰতিনিধিৰ দলটো কাইলৈ অসমৰ পৰা উভতি যাব।
আকৌ ঢেৰেকনি মাৰিছে, বৰদৈচিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈচিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। TV, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে। আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আকাশবাণীযোগে প্ৰচাৰিত অসমত আবৃত্তি ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত অনুষ্ঠানত কালি কেইবাগৰাকীও আবৃত্তিকাৰে আবৃত্তিক বিদ্যায়তনিক দিশত তথা পৰিৱেশ কলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে আলোকপাত কৰে। অনুষ্ঠানত বিশিষ্ট আবৃত্তিকাৰ শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্ট আবৃত্তিকাৰ জুলিয়ানা বেগমে আবৃত্তিয়ে কিদৰে ধ্ৰুপদী অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব সেই বিষয়ে প্ৰকাশ কৰে। আবৃত্তিকাৰ জুলিয়ানা বেগমে অসমীয়া ভাষা কোনো গুণে কম নহয় বুলি উল্লেখ কৰি এই ভাষাৰ মাধ্যমত আবৃত্তিৰ উমৈহতীয়া পাঠ্যক্ৰম প্ৰস্তুত কৰা উচিত বুলি মন্তব্য কৰে।
আমাৰ অসমীয়া ভাষা কোনো গুণে আন ভাষাতকৈ কম নহয়। আমাৰ সকলো আছে, এই লক্ষ্মীনাথ বেজবৰুৱা দেৱে কবৰ দৰে নগুণো নলওঁ কম, আমি কমহে লোৱা নাই। আমি সেই বস্তুটো আমি পৰিচয় দেখা পালো, সঁচাকৈ সকলো আছে আমাৰ। সেইকাৰণে অসমীয়া ভাষাৰ মাধ্যমত যদি আমাৰ মাটিৰ গুণ থকা বস্তুৰ ভেটিত যদি পাঠ্যক্ৰমটো প্ৰতিষ্ঠিত হয় তেতিয়াহ'লে সকলো এক হোৱাটো খুবেই উচিত।
অধ্যাপিকা ডঃ বিনীতা বৰা দেৱচৌধুৰীয়ে আবৃত্তিক বিদ্যায়তনিকভাৱে চৰ্চা কৰাৰ লগতে পৰিৱেশ কলা হিচাপে ইয়াৰ জৰিয়তে স্বনিয়োজনৰ বাট মুকলি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
অসমীয়া ভাষাটো শুদ্ধকৈ শিকাৰ ক্ষেত্ৰত কিন্তু আবৃত্তিয়ে যথেষ্ট সহায় কৰিব পাৰে। আবৃত্তি প্ৰথম চৰ্তটো হৈছে কবিতাটো মুখস্থ কৰিব লাগিব, মনত ৰাখিব লাগিব, আৰু সেইটোৱে ছাত্ৰ ছাত্ৰীৰ যিটো মগজুৰ যিটো বিকাশ সেই বিকাশত কিন্তু যথেষ্ট সহায় কৰে। আবৃত্তিক আমি বিদ্যায়তনিক দিশত ৰাখি আকৌ তাক যেতিয়া স্কিল বা দক্ষতা বিকাশৰ কাৰণে আমি ব্যৱহাৰ কৰিম তেতিয়া কিন্তু তাক পৰিৱেশ্য ৰূপটো দিব লাগিব। তাক পৰিৱেশন কৰি পৰিৱেশ্য কলাৰ ৰূপত অন্তত তাক যাতে নিযুক্তিৰ সুবিধা এটা পায়, স্বনিয়োজনৰ এটা সুবিধা পায়, আবৃত্তি শিল্পীজনেও যাতে নিজক স্বনিয়োজিত কৰিব পাৰে তাৰ কাৰণে আমি পৰিৱেশ্য ৰূপটোৰ ওপৰতো গুৰুত্ব দিব লাগিব।
অনুষ্ঠানত ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে আবৃত্তি বিশ্বজনীন ধাৰাৰ লগতে অসমীয়া আবৃত্তিৰ স্বকীয় ধাৰা এটা অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত চৰকাৰ আৰু ৰাইজক একত্ৰিত হৈ কাম কৰিবলৈ তেওঁ আহ্বান জনায়।
অসমীয়া গানৰ নিচিনাকে অসমীয়া আবৃত্তিৰো এটা ধাৰা আছে বুলি ক'ব খোজো, তেতিয়াহ'লে কিন্তু আমাৰ স্বকীয়তা লাগিব, এটা বিশেষ ধৰণ এটা লাগিব। কি কথাৰে আমি ক'ব পাৰিম যে আমি অসমীয়া গানত কওঁ যে আমাৰ সুৰবিলাক একেবাৰে মাটিৰ পৰা অহা, আমাৰ লোকগীতৰ পৰা অহা। এতিয়া এই আবৃত্তিক আমি কেনেকৈ ক'ম যে স্বকীয়, স্বকীয়তাটো কিহত, সেইটো সকলো মানুহে একেলগে বহি পেলাই ঠিক কৰিব লাগিব। এটা হৈছে বিশ্বজনীনভাৱে আমি যিধৰণে কবিতা হয় সেইটো কৰিম, আনটো হৈছে তাৰ মাজতো আমি অসমীয়া যিটো স্বকীয়তা থকা আবৃত্তিৰ ধাৰা সেইটোৰে আমি আবৃত্তিক আৰু শক্তিশালী কৰিম। গতিকে সেই তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিবলৈ মই অসমৰ আবৃত্তি প্ৰেমীসকলক অনুৰোধ জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এনেকুৱা এটা ধৰক স্বকীয় শিল্প মাধ্যমৰূপে গণ্য কৰে, পৰিৱেশ্য কলাৰ মৰ্যাদা দিয়ে। সমাজৰ মানুহক অনুৰোধ কৰিছোঁ যাতে উচিত ৰূপত পৰিৱেশন কৰা আবৃত্তিক সাংস্কৃতিক মঞ্চত, বিহুৰ মঞ্চত পৰিৱেশন কৰাৰ সুযোগ দিয়ে।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত মুম্বাইত অনুষ্ঠিত ৱেভছ 2025 সন্মিলনত অংশগ্ৰহণ কৰা অসমৰ কেইবাগৰাকী প্ৰতিনিধিয়ে তেওঁলোকৰ মন্তব্য আগবঢ়াব। অনুষ্ঠানটোৰ পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক 2 ৰাণত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। ইডেন গাৰ্ডেন্ছত বিয়লি 3:30 হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া দ্বিতীয়খন খেলত পঞ্জাব কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। এতিয়া আহক প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে পেহেলগাম কাণ্ডৰ পিছত ইছলামাবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি, নতুন দিল্লীৰ পাকিস্তানেৰে সকলো বাণিজ্য বন্ধ ঘোষণা নামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক অসম কাকতেও পাকিস্তানৰ পৰা বন্ধ সকলো আমদানি, উত্তেজনাৰ মাজতে বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ পাকিস্তানৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতেও বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক জনমভূমি কাকতে উদ্ভাৱনীমূলক গৱেষণা কৰ্মৰ বাবে অয়ন শৰ্মালৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মানীয় মেলন ACLS ডিজাৰ্টেশ্যন ইনোভেশ্যন ফেলোশ্বিপ 2025 আগবঢ়োৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। বাংলাদেশত মহিলাৰ সম অধিকাৰ প্ৰদানৰ উদ্দেশ্যে ডঃ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে চলোৱা প্ৰস্তুতিক লৈ দেশখনৰ মৌলবাদী সংগঠনসমূহ ক্ষুণ্ণ হৈ পৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে মহিলাৰ সম অধিকাৰৰ বিৰুদ্ধে ঢাকাৰ ৰাজপথত জনতাৰ উত্তাল প্ৰতিবাদ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমৰ 319 জনীয়া প্ৰথমটো হজযাত্ৰীৰ দল মণিনাত উপস্থিত হোৱাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অনলাইন ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত বিশাল ফুকন আৰু তাৰ্কিক বৰাক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ বাতৰিক আমাৰ অসম কাকতে চুমি জেলতেই কাৰামুক্ত হ'ল বিশাল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে ভাৰতে পাকিস্তানৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ আমদানি নিষিদ্ধ কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে কেন্দ্ৰীয় চৰকাৰৰ বৰ্ধিত অৰ্থনৈতিক সাহায্যই অসমৰ উন্নয়ন ত্বৰান্বিত কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ প্ৰণীতা। বতৰ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 20 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণত ব্যাঘাত জনোৱা 5খন জিলাৰ মুঠ 44টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুৱা 7:30 বজাৰ পৰা পুনৰ ভোটগ্ৰহণ। 7 মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত। দেশৰ অন্যান্য অংশৰ লগতে অসমৰ 30খন চৰকাৰী শিক্ষানুষ্ঠানত আজি নীতি ইউজি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 2 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। ক্ষন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।